আৰু আজি মই আপোনালোক 20 ইছৰাৰ কথা লৈ নাই আইনা আছে আৰু আজি আপোনালোক 20 মই ইছৰাৰ কথা ক'বলৈ মন যায় তো মেথিউ 5:6 পৰা ক'বলৈ মন যায় আছে আপোনালোকে পুৰি না শুনাই দিব আপোনালোকে ইয়াতে লিখি না আছে ধাৰ্মিকতা নিমিত্তে ভোক আৰু পিয়াজ থকা কাৰণ ধনিয়া আছে তাই খানকে বৰ্তা গুৰি দিব মই আৰু এবাৰ পুৰি না শুনাই দিব ধাৰ্মিকতা নিমিত্তে ভোক আৰু পিয়াজ থকা খান ধনিয়া আছে তাই খানকে বৰ্তা গুৰি দিব আজি ঈশ্বৰ লা কথা পৰা মানকে কি ইনকোয়াৰিজ কৰি আছোঁ ক'লে তো আপুনি আৰু মই কিমান তক ভোক লাগি নাছে কিমান তক পিয়াজ লাগি নাছে ধাৰ্মিকতাৰ কাৰণে হয় নে নহয় এইটো কথা আপুনি আৰু মানুহ এটা ভোক লাগিছোঁ ক'লে তাই কি কৰে হয় নে নহয় তাই মানুহ এটা ভোক লাগিছোঁ ক'লে তো তাই কি কৰে ফাৰ্ষ্ট ভাত ক'তে আছে হয় না বিচাৰে খা চিজটো ক'তে আছে হয় না তাইৰ পৰা বিচাৰে তাই কি কি ঘূৰি থাকিছে কুলিবি তাই ভোক লাগিছে কুলি তো চব ছাড়ি কিনা তাই কি কৰে তাইলা ফাৰ্ষ্ট প্ৰায়ৰিটিটো তাই কি দিয়ে কৈছে কুলে তাই ভাত দে হয় না মই জানা ভাত খাব লাগে মই ভোক লাগি আছে ভাত খাব লাগে নকিনা তাই ভাত বিচাৰে থাকে বিচাৰি না যায় তাই হয় না নহয় আৰু মানুহ এটা পিয়াজ লাগিছে কুলে তাই কি কৰে পানী বিচাৰে হয় না নহয় পানী ক'তে আছে কইনা তাই বিচাৰে তাই কি কি ঘূৰিছে কুলিবি তাই পানী বিচৰা ষ্টাৰ্ট হৈ যায় এইটো নিচিনা আজি ইয়াতে বাইবল বা মহানকে কি ইনকৰেজ কৰি আছে ক'লে আপুনি আৰু মই কিমানটক ধাৰ্মিকতা নিমিত্তে ভোক লাগিনে আছে কিমানটক আপুনি আৰু মই ধাৰ্মিকতা নিমিত্তে পিয়াজ লাগিনে আছে হয় নে নহয় ধাৰ্মিকতা কোৱাতে ঈশ্বৰলা কথা হয় নে নহয় ধাৰ্মিকতা কোৱাতে ঈশ্বৰলা ঈশ্বৰ পৰা শিকালা ঈশ্বৰ পৰা মানকে বাইবলতে শিকাই নাছে নহয় কেনেকুৱা মান লাইফষ্টাইল থাকিব লাগে এটা খ্ৰীষ্টান মানুহলা ধাৰ্মিকতা লাইফষ্টাইল হয় নে নহয় ঈশ্বৰ পৰা পাহালা ধাৰ্মিকতা হয় নে নহয় যেতিয়া আপুনি আৰু মই ঈশ্বৰকে বিশ্বাস কৰিব যীশু বৰা মান কি পায় ধাৰ্মিকতা পায় না উতু ধাৰ্মিকতাতে মান কিমানটক আপুনি আৰু মই ভোক লাগি নাছে কিমানটক মই পিয়াজ লাগি নাছে হয় না কিমানটক মান বিচাৰি আছে ধাৰ্মিকতাকে বিচাৰি আছে কিমানটক মান ধাৰ্মিকতাকে পিয়াজ লাগি আছে হয় না ইয়াতে বাইবেলতে কৈ নাছে ইয়াতে আপুনি আৰু মই ভোক লাগিনা ভাত বিচৰাৰ নিচিনা পিয়াজ লাগিনা পানী বিচৰাৰ নিচিনা আপুনি আৰু মই ধাৰ্মিকতাকে এনেকুৱা বিচাৰিছোঁ ক'লে আপোনাকে মই কি কৰিব ভৰ্তা কৰি দিব এনে কৈ নাছে ঈশ্বৰৰ কথাৰ পৰা আজি আপুনি আৰু মই কি ভৰ্তা কৰি দিব কৈ না ঈশ্বৰৰ কৈ নাছে তাইৰ পৰা প্ৰমিছ কৰি নাছে এইটো নিচিনা মহালা লাইফ ডে মান কি কৰিব থাকিব মহালা ভিতৰৰ পৰা এটা ডিজায়াৰ থাকিব লাগে ভিতৰৰ পৰা এটা কি থাকিব লাগিব এটা ডিজায়াৰ থাকিব লাগে ঈশ্বৰৰ কাৰণে ঈশ্বৰলা পবিত্ৰ জীৱন কাৰণে সঁচালা জীৱন কাৰণে হয় না এটা সঁচা জীৱন জীৱৰ কাৰণে হয় না থাকিবলৈ কাৰণে আপুনি আৰু মই ভিতৰৰ পৰা মন ভিতৰৰ পৰা কি থাকিব লাগিব ডিজায়াৰ থাকিব লাগিব হয় না ইচ্ছা থাকিব লাগিব হয় না ধাৰ্মিকতা কোৱাটো ঈশ্বৰলা আগতে মান কি ৰাইট লিভিং হয় না ধাৰ্মিকতা কোৱাটো ৰাইট ষ্টেণ্ড উইথ গড হয় না এইটো কোৱাটো মান ঈশ্বৰলা ইচ্ছা বিচাৰা হয় না নহয় মান পাপলা ৰাস্তাৰ পৰা মান হাতি না যা হয় না মান মৰম গুৰা ঈশ্বৰৰ পৰা কি কথাকে মৰম কৰে ঈশ্বৰৰ পৰা কি কথা ৰাইট আছে এইটো কথাকে মান এইটোলা কথাকে মান কি কৰা মৰম কৰা হয় না নহয় এইটো কথা ঈশ্বৰলা কথা মানা হয় না নহয় মান জাষ্টিছ আৰু ফেয়াৰনেছ দি মান লিভ কৰা হয় না নহয় এইটো আছে ধাৰ্মিকতা কোৱাটো এইটো কাৰণে আজি আপুনি আৰু মই কিমানটক মহালা লাইফ ডিউটো ডিজায়াৰ্ছ কিমানটক আপুনি আৰু মই হাংগৰ আছে কিমানটক মহান ভোক লাগি নাছে কিমানটক মান পিয়াজ লাগি নাছে ঈশ্বৰলা কথাৰ কাৰণে ঈশ্বৰলা প্ৰেজেণ্ট কাৰণে হয় না নহয় ঈশ্বৰলা ব্লেছিং কাৰণে ঈশ্বৰলা ৰাস্তাৰ কাৰণে হয় না নহয় ঈশ্বৰলা ৱে কাৰণে আপুনি আৰু মই কিমানটক পিয়াজ লাগি নাছে কিমানটক ভোক লাগি নাছে কিমানটক আপুনি আৰু মই ঈশ্বৰকে বিচাৰি আছে কিমানটক ঈশ্বৰকে আপুনি এবাৰ কান্দি কান্দি না বিচাৰি আছে ঈশ্বৰলা ওচৰতে যাই আছে কিমানটক ঈশ্বৰকে আপুনি বিচাৰি আছে হয় না আপুনি আৰু মই কি কৰিব লাগিব ঈশ্বৰকে বিচাৰিব লাগিব আপুনি আৰু মই কি কৰিব লাগিব মই মান আত্মাতে ভোক লাগিব লাগিব মান আত্মাতে পিয়াজ লাগিব লাগিব তাইলা প্ৰয়োজন কাৰণে তাইলা ৱে কাৰণে হয় না ইনা কৰিছোঁ ক'লে ঈশ্বৰৰ পৰা আপুনি আৰু মই কি ভৰ্তা কৰি দিব কিনা আছে সেইকাৰণে আজিলা ৱৰ্ডৰ পৰা আজিলা ঈশ্বৰৰ কথাৰ পৰা মই আপোনাক ইনকৰেজ কৰিব মন যায় কি আপুনি ঈশ্বৰকে বিচাৰিবলৈ নাছাৰিবি আপুনি ঈশ্বৰকে বিচাৰিবলৈ পিছে নাটিবি আপুনি ঈশ্বৰকে ছাৰি না আৰু যাতে নাযাবি হয় না ঈশ্বৰকে হতে বিচাৰিবি ঈশ্বৰকে হতে আপুনি কি কৰিবি আপুনি কি ভোক লগা নিচিনা পিয়াজ লগা নিচিনা আত্মা দিবি আপুনি কি কৰিবি ভোক লাগিবি পিয়াজ লাগিবি তাইলা ধাৰ্মিকতাৰ নিমিত্তে তাই নিমিত্তে হয় না আৰু ঈশ্বৰৰ পৰা আপুনি কি ভৰ্তা কৰি দিব মই বিশ্বাস কৰি আছে আপুনি কি আজিলা ঈশ্বৰৰ কথা পৰা আপুনি ব্লেছ হৈছোঁ কি না চবকে ঈশ্বৰৰ নাম্বাৰ চালাম জনাই দি আছে থেংক ইউ